طاسين تلك آيات القرآن وكتاب مبين
طاسي এইবোৰ হৈছে আল কোরআন তথা সুস্পষ্ট কিতাবৰ আয়াত
হুদা ওয়া বুশরা লিল মুমিনিন
পথ নিৰ্দেশ আৰু সুসংবাদ মুমিন সকলৰ বাবে
আল্লাযীনা ইয়ুকীমুনা আস-সালাতা ওয়া ইউতুনা আয-যাকাতা ওয়া হুম বিল আখিরাতি হুম ইউকিনুন
যি সকলে সালাত কায়েম কৰে আৰু জাকাত প্ৰদান কৰে আৰু তেওঁলোকে আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে
ইন্নাল লাযীনা লা ইউমিনুনা বিল আখিৰাতি জায়্যান্না লাহুম আ'মালাহুম ফাহুম ইয়া'মাহুন
নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে সিহঁতৰ বাবে সিহঁতৰ কৰ্মক আমি শুভনীয় কৰি দিছোঁ ফলত সিহঁত বিভ্ৰান্ত হৈ ঘূৰি ফুৰে
أولئك الذين لهم سوء العذاب وهم في الآخرة هم الأخسرون
ইহঁতৰ বাবে আছে নিকৃষ্ট শাস্তি আৰু ইহঁতেই হ'ব আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত
وَإِنَّكَ لَتُلَقَّى الْقُرْآنَ مِنْ لَدُنْ حَكِيمٍ عَلِيمٍ
আৰু নিশ্চয় তুমি প্ৰজ্ঞাময় সৰ্বজ্ঞ আল্লাহৰ তৰফৰ পৰা আল কোৰআন প্ৰাপ্ত হৈছা
ইذ قال موسى لأهله إني آنست نارا سآتيكم منها بخبر أو آتيكم بشهاب سآتيكم منها بخبر أو آتيكم بشهاب قبس لعلكم تصطلون
اسمعون كرا جتيا موسى تيما پوريال برگو کوئی سين نتشوي موي جوي دخيسو آنتي پلما موي تار پرا تمانو کرو بابي كن حنباد لويا هيم نائبا تمانو کرو بابي لويا هيم جلن تو اندھرا جاتي تمانو کے جوي پوا بو پرا
فَلَمَّا جَاءَهَا نُودِيَ أَن بُورِكَ مَن فِي النَّارِ وَمَن حَوْلَهَا وَسُبْحَانَ اللَّهِ رَبِّ الْعَالَمِينَ
তাৰ পিছত তেওঁ যেতিয়া সেইটোৰ ওচৰত আহি পালে তেতিয়া ঘোষিত হ'ল বৰকতময় যি আছে এই জুইৰ মাজত আৰু যি আছে ইয়াৰ চাৰিওফালে আৰু বিশ্বজগতৰ প্ৰতিপালক আল্লাহ পবিত্ৰ আৰু মহিমাময়
ইয়া মূসা ইন্নাহু আনা আল্লাহুল আজিজুল হাকীম
হে মূসা নিশ্চয় ময়ে আল্লাহ পরাক্রমশালী প্রজ্ঞাময়
ওয়া আলকি আসাক ফালাম্মা رَآهَا تَهْتَزُّ كَأَنَّهَا جَانٌّ وَلَّى مُدْبِرًا وَلَمْ يُعَقِّبْ يَا مُوسَى لَا تَخَفْ إِنِّي لَا يَخَافُ لَدَيَّ الْمُرْسَلُونَ
আৰু তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা তাৰ পিছত তেওঁ যেতিয়া সেই লাখুটিডালক সাপৰ দৰে কেৰমেৰ কৰা দেখা পালে তেতিয়া তেওঁ পিছমুখা দি লৰ মাৰিলে আৰু তেওঁ উভতি চোৱা নাছিল আল্লাহে ক'লে হে মূসা ভয় নকৰিবা নিশ্চয় মোৰ ওচৰত ৰাসূলসকলে ভয় নাপায়
إلا من ظلم ثم بدل حسنا بعد سوء فإني غفور رحيم
কিন্তু অন্যায়কারী সকলৰ বাহিৰে তাৰ পিছত বেয়া কামৰ পৰিৱৰ্তে যদি সৎকৰ্ম কৰে তেন্তে নিশ্চয় মই ক্ষমাশীল পৰম দয়ালু
وَأَدْخِلْ يَدَكَ فِي جَيْبِكَ تَخْرُجْ بَيْضَاءَ مِنْ غَيْرِ سُوءٍ فِي تِسْعِ آيَاتٍ إِلَى فِرْعَوْنَ وَقَوْمِهِ إِنَّهُمْ كَانُوا قَوْمًا ফাসিকিন
আর তুমি তোমার হাতখন কাকলটোত প্রবেশ করুয়া সাবা সেইখন ত্রুটিমুক্ত শুভ্রোজ্জ্বল হয়ে উলাই আহিব এইটো ফিরাউন আর তার সম্প্রদায়ের ওসরলৈ অহা নটা নিদর্শনের অন্তর্ভুক্ত নিশ্চয় সিহঁত আছিল ফাসিক সম্প্রদায়
فَلَمَّا جَاءَتْهُمْ آيَاتُنَا مُبْصِرَةً قَالُوا هَذَا سِحْرٌ مُبِينٌ
তার পিছত যেতিয়া আমাৰ নিদৰ্শনসমূহ সিহঁতৰ ওচৰত দৃশ্যমান হ'ল সিহঁতে ক'লে এইটো হৈছে স্পষ্ট যাদু
وَجَحَدُوا بِهَا وَاسْتَيْقَنَتْهَا أَنفُسُهُمْ ظُلْمًا وَعُلُوًّا فَانظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُفْسِدِينَ
কিয়তো অন্যায় আর উদ্ধতভাবে নিদর্শনসমূহ প্রত্যাখ্যান করিলে যদিও সিহঁতৰ অন্তরে এইবোৰক নিশ্চিত সত্য বুলি গ্রহণ কৰিছিল এতেকে চোৱা বিপর্যয় সৃষ্টিকারীবিলাকৰ পৰিণাম কেনেকুৱা আছে
وَلَقَدْ آتَيْنَا دَاوُودَ وَسُلَيْمَانَ عِلْمًا وَقَالَ الْحَمْدُ لِلَّهِ الَّذِي فَضَّلَنَا عَلَى كَثِيرٍ مِنْ عِبَادِهِ الْمُؤْمِنِينَ
আৰু নিশ্চয় আমি দাউদ আৰু সুলাইমানক জ্ঞান দান কৰিছিলো আৰু তেওঁলোকে উভয়ে কৈছিল সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিজনে আমাক তেওঁৰ বহুতো মুমিন বান্দাসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে
ওৱাৰিছা সুলাইমানু দাউদ ওয়া ক্বালা ইয়া আইয়ুহান নাস উল্লিমনা মানতিকাত ত্বাইরি ওয়া উতিনা মিন কুল্লি শাই ইন্না হাযা লাহুয়াল ফযলুল মুবীন
আৰু সুলাইমান আছিল দাউদৰ উত্তৰাধিকাৰী আৰু তেওঁ কৈছিল হে মানৱ জাতি আমাক চৰাই চিৰকুটিৰ ভাষা শিক্ষা দিয়া হৈছে আৰু আমাক সকলো বস্তু দান কৰা হৈছে নিশ্চয় এয়া সুস্পষ্ট অনুগ্ৰহ
وحشر لسليمان جنوده من الجن والإنس والطير فهم يوزعون
আৰু সুলাইমানৰ সন্মুখত তেওঁৰ গোটেই সেনাবাহিনীক সমবেত কৰা হ'ল জিন মানৱ আৰু চৰাই চিৰকুটিবোৰক তাৰপিছত সিহঁতক বিন্যস্ত কৰা হ'ল বিভিন্ন বুহত
حتى إذا أتوا على واد النمل قالت نملة يا أيها النمل ادخلوا مساكنكم قالت نملة يا أيها النمل ادخلوا مساكنكم لا يحطمنكم سليمان وجنوده وهم لا يشعرون
অবশেষে যেতিয়া তেওঁলোক এটা অভিযানত পৰুৱা অধ্যক্ষিত উপত্যকাত উপনীত হ'ল তেতিয়া এটা পৰুৱাই ক'লে হে পৰুৱা বাহিনী তোমালোকে নিজৰ নিজৰ ঘৰত প্ৰৱেশ কৰা যাতে সুলাইমান আৰু তেওঁৰ সৈন্য বাহিনীয়ে অজানিতে তোমালোকক গচকি নামাৰে
فتبسم ضاحكا من قولها وقال رب أوزعني أن أشكر نعمتك التي أنعمت علي وعلى والدي وأن أعمل صالحا ترضاه وأدخلني برحمتك في عبادك الصالحين
এই কথা শুনি সুলাইমানে মিচিকিয়া হাঁহিলে আৰু ক'লে হে মোৰ প্ৰতিপালক তুমি মোক সামৰ্থ দিয়া যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ মোৰ প্ৰতি আৰু মোৰ পিতৃ মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে লগতে মই যাতে এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটোক তুমি পচন্দ কৰা লগতে তুমি মোক তোমাৰ অনুগ্ৰহেৰে তোমাৰ সৎকৰ্মপৰায়ণ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰা
وَتَفَقَّدَ الطَّيْرَ فَقَالَ مَا لِيَ لَا أَرَى الْهُدْهُدَ أَمْ كَانَ مِنَ الْغَائِبِينَ
আর সুলাইমানে চৰাইবোৰৰ খা খবৰ ললে আৰু কলে কি হল মই হুদহুদক দেখা নাই যে সি অনুপস্থিত নেকি
لَأُعَذِّبَنَّهُ عَذَابًا شَدِيدًا أَوْ لَأَذْبَحَنَّهُ أَوْ لَيَأْتِيَنِّي بِسُلْطَانٍ مُبِينٍ
نِتْجَي تَاكْ مَوِي كُوْتِينَ خَسْتِي بِهِمْ نَهُلَي زَبَحْ كُرِيمْ وَنَّتَا مُرُسُلَلِي اُبْفُزُكْتُ كَارَنْ دَرْخَابُ لَغِيبَا
فَمَكَثَ غَيْرَ بَعِيدٍ فَقَالَ أَحَطْتُ بِمَا لَمْ تُحِطْ بِهِ وَجِئْتُكَ مِنْ سَبَإٍ بِنَبَإٍ يَقِينٍ
খন্তেক পিছতে হুদহুদ আহি পালে আৰু কলে আপুনি যিটো জ্ঞান আয়ত্ত কৰিব পৰা নাই মই সেই জ্ঞান আয়ত্ত কৰিছো মই আপোনাৰ বাবে সাবাৰ পৰা সুনিশ্চিত সংবাদ লৈ আহিছো
إني وجدت امرأة تملكهم وأوتيت من كل شيء ولها عرش عظيم
মই এগৰাকী নাৰী ক্ষিয়তৰ ওপৰত ৰাজত্ব কৰা দেখি আহিলো তাইক সকলো বস্তু প্ৰদান কৰা হৈছে লগতে তাইৰ এখন বিশাল সিংহাসনো আছে
وجدتها وقومها يسجدون للشمس من دون الله وزين لهم الشيطان أعمالهم فصدهم عن السبيل فهم لا يهتدون
মই তাইক আৰু তাইৰ সম্প্ৰদায়ক দেখিলো সিহঁতে আল্লাহৰ পৰিৱৰ্তে সূৰ্যক সাজদা কৰে চয়তানে সিহঁতৰ কাৰ্যাৱলী সিহঁতৰ ওচৰত সুশোভিত কৰি দিছে আৰু সিহঁতক সৎ পথৰ পৰা বাধাগ্ৰস্ত কৰিছে ফলত সিহঁতে হিদায়ত পোৱা নাই
আল্লা ইয়াসজুদু লিল্লাহি আল্লাযী ইউখরিজুল খাবআ ফিস সামাওয়াতি ওয়াল আরদি ওয়া ইয়ালামু মা তুখফুনা ওয়া মা তু'লিনুন
চয়তানে এই কাৰণে বাধা দিছে যে যাতে সিহঁতে আল্লাহক সাজদা নকৰে যিজনে আকাশসমূহ আৰু পৃথিৱীৰ গুপ্ত বস্তুবোৰক প্ৰকাশ কৰে আৰু তেওঁই জানে যি তোমালোকে গোপন কৰা আৰু যি তোমালোকে প্ৰকাশ কৰা
আল্লাহু লা ইলাহা ইল্লা হুৱা ৰব্বুল আৰশিল আযীম
আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই তেওঁই মহা আৰশৰ প্ৰতিপালক
قال سننظر أصدقت أم كنت من الكاذبين
سليمان قال أمي پوريخا كوري سام تمي حسائي كويسا نه تمي مسوليا بلا كور انتر بكتا
اذهب بكتابي هذا فألقه إليهم ثم تول عنهم فانظر ماذا يرجعون
তুমি মোৰ এই পত্ৰখন লৈ যোৱা আৰু এইখন সিহঁতৰ ওচৰত পেলাই দিয়াগৈ তাৰ পিছত সিহঁতৰ পৰা আঁতৰত থাকিবা আৰু লক্ষ্য কৰিবা সিহঁতৰ প্ৰতিক্ৰিয়া কি
قالت يا أيها الملأ إني ألقي إلي كتاب كريم
সেই ৰাণীগৰাকীয়ে ক'লে হে মোৰ পৰিষদ বৰ্গ নিশ্চয় মোলৈ এখন সন্মানিত পত্ৰ প্ৰেৰণ কৰা হৈছে
ইন্নাহু মিন সুলাইমান ওয়া ইন্নাহু বিসমিল্লাহির রহমানির রহিম
নিশ্চয় এখন সুলাইমানৰ তৰফৰ পৰা প্ৰেৰিত য'ত লিখা আছে আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
ألا تعلوا علي وأتوني مسلمين
যাতে তোমালোকে অহংকাৰ কৰি মোৰ বিৰোধিতা নকৰা লগতে আত্মসমৰ্পণ কৰি মুছলিম হৈ মোৰ ওচৰলৈ উপস্থিত হোৱা
قالت يا أيها الملأ أفتوني في أمري ما كنت قاطعة أمرا حتى تشهدون
رانيه قلت هي پوری خود برگو তোমালোকে মোৰ এই বিষয়ত অভিমত দিয়া। তোমালোকৰ অনুপস্থিতিত মই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰোঁ।
قالوا نحن أولو قوة وأولو بأس شديد والأمر إليك فانظري ماذا تأمرين
সিহঁতে ক'লে, আমি দেখোন শক্তিশালী আৰু কঠোৰ যোদ্ধা, কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ কেৱল আপোনাৰহে আছে। এতেকে চিন্তা কৰি চাওক কি নিৰ্দেশ কৰিব।
قالت إن الملوك إذا دخلوا قرية أفسدوها وجعلوا أعزة أهلها أذلة وكذلك يفعلون
رانيه قوله رزا حقل زتيا كنو جنوبرات بزوئي روپي پروبه کره تتيا تاك ببت جست کري ديه ارتا تاك مجدا خيل بكتيا حقلق ابتست کره আৰু এইটো হৈছে সিহঁতৰ ৰীতি।
وَإِنِّي مُرْسِلَةٌ إِلَيْهِم بِهَدِيَّةٍ فَنَاظِرَةٌ بِمَا يَرْجِعُ الْمُرْسَلُونَ
আৰু নিশ্চয় মই সিহঁতৰ ওচৰলৈ উপঢৌকন প্ৰেৰণ কৰিম, চাওঁ কটকীয়ে কি সংবাদ লৈ উভতি আহে।
فَلَمَّا جَاءَ سُلَيْمَانَ قَالَ أَتُمِدُّونَنِ بِمَالٍ فَمَا آتَانِيَ اللَّهُ خَيْرٌ مِّمَّا آتَاكُمْ فَمَا آتَانِيَ اللَّهُ خَيْرٌ بل أنتم بهديتكم تفرحون
এতেকে যেতিয়া কটকী আহি সুলাইমানৰ ওচৰত আহি উপস্থিত হল, তেতিয়া তেওঁ উত্তৰত ক'লে, তোমালোকে মোক ধন সম্পদ প্ৰদান কৰি সহায় কৰিব বিচাৰিছা নেকি? শুনা, আল্লাহে মোক যি দান কৰিছে সেয়া তোমালোকক যি দিছে তাতকৈ উৎকৃষ্ট, বৰং তোমালোকেই তোমালোকৰ উপঢৌকন লৈ আনন্দ কৰাগৈ।
ارجع إليهم فلنأتينهم بجنود لا قبل لهم بها ولنخرجنهم منها أذلة وهم صاغرون
সিহঁতৰ ওচৰলৈ উভতি যোৱা আৰু শুনা, নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এনেকুৱা সৈন্য বাহিনী লৈ আহিম যাৰ মোকাবিলা কৰাৰ শক্তি সিহঁতৰ নাই, লগতে সিহঁতক আমি অৱশ্যে তাৰ পৰা লাঞ্ছিত কৰি বহিষ্কাৰ কৰিম আৰু সিহঁত হ'ব অপমানিত।
قال يا أيها الملأ أيكم يأتيني بعرشها قبل أن يأتوني مسلمين
সুলাইমানে তেওঁৰ পৰিষদবৰ্গক উদ্দেশ্য কৰি ক'লে, হে পৰিষদবৰ্গ, সিহঁত মোৰ ওচৰলৈ আত্মসমৰ্পণ কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজৰ কোনে মোক তাইৰ সিংহাসন আনি দিব পাৰিবা?
قال عفريتٌ من الجن أنا آتيك به قبل أن تقوم من مقامك وإني عليه لقوي أمين
শক্তিশালী জিন এটাই ক'লে, আপুনি আপোনাৰ স্থানৰ পৰা উঠাৰ পূৰ্বেই মই সেইখন লৈ উপস্থিত হ'ম আৰু এই বিষয়ে নিশ্চয় মই শক্তিমান বিশ্বস্ত।
قال الذي عنده علم من الكتاب انا آتيك به قبل ان يرتد اليك طرفك فلما رآه مستقرا عنده قال هذا من فضل ربي ليبلوني أأشكر أم أكفر ومن شكر فإنما يشكر لنفسه ومن كفر فإن ربي غني كريم
যাৰ ওচৰত গ্ৰন্থৰ জ্ঞান আছিল তেওঁ ক'লে, মই চকুৰ পলকতে সেইখন আপোনাৰ ওচৰলৈ আনি দিব পাৰিম। এতেকে সুলাইমানে যেতিয়া সেইখন নিজৰ সন্মুখত স্থিৰ অৱস্থাত দেখা পালে, তেতিয়া তেওঁ ক'লে, এয়া হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ, যাতে মোক পরীক্ষা করে যে মানে কৃতজ্ঞতা প্রকাশ করু নে অকৃতজ্ঞতা প্রকাশ করু। এতেকে যিয়ে কৃতজ্ঞতা প্রকাশ করে সি নিজের কল্যাণের বাবে কৃতজ্ঞতা প্রকাশ করে, আর যিয়ে অকৃতজ্ঞ হয় সি জানি থা উচিত যে নিশ্চয় মূর প্রতিপালক অভাবমুক্ত মহানুভব।
قال نكروا لها عرشها ننظر أتهتدي أم تكون من الذين لا يهتدون
سليمان قال তোমালোকে তাইৰ সিংহাসনৰ আকাৰ আকৃতি পৰিৱৰ্তন কৰি দিয়া, চাওঁ তাই সঠিকভাৱে চিনিব পাৰে নে সিহঁতৰ অন্তৰ্ভুক্ত হয় যিহঁতে কোনো দিহ নাপায়।
فلما جاءت قيل أهكذا عرشك قالت كأنه هو وأوتينا العلم من قبلها وكنا مسلمين
اتك جتيا تاي اهيل تيتيا تاي كوا هول তোমার সিংহাসন কোন এনেকয় নেকি, তাই কলে সেইখনে যেন লাগিছে আর আমাকে ইয়ার পূর্বেই প্রকৃত জ্ঞান দান করা হয়েছে আর আমি আজ্ঞাবহ হইছু।
وصدها ما كانت تعبد من دون الله انها كانت من قوم كافرين
আল্লাহর পরিবর্তে তাই যার পূজা পাঠ করেছিল সেইটোয়ে তাইক ইমানের পরা নিবৃত্ত করেছিল, নিশ্চয় তাই আছিল কাফির সম্প্রদায়ের অন্তর্ভুক্ত।
قيل لها ادخل الصرح فلما رأته حسبته لجة وكشفت عن ساقيها قال إنه صرح ممرد من قوارير قالت رب إني ظلمت نفسي وأسلمت مع سليمان لله رب العالمين
তাই কোৱা হল প্ৰাসাদটোৰ ভিতৰত প্ৰৱেশ কৰা, এতেকে যেতিয়া তাই সেইখন দেখিলে তেতিয়া তাই সেইখনক জলাশয় বুলি ভাবিলে আৰু দুয়ো ভৰিৰ কাপোৰ কলাফুলিলৈকে অনাবৃত্ত কৰিলে। সুলেমানে কলে এইখন কাঁচেৰে নিৰ্মিত স্বচ্ছ প্ৰাসাদহে। মহিলাগৰাকীয়ে প্ৰাৰ্থনা কৰি কলে হে মোৰ প্ৰতিপালক, নিশ্চয় মই নিজৰ প্ৰতি অন্যায় কৰিছিলোঁ, এতিয়া মই সুলাইমানৰ সৈতে বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ।
ولقد أرسلنا إلى ثمود أخاهم صالحا أن اعبدوا الله فإذا هم فريقان يختصمون
আৰু নিশ্চয় আমি চামুদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছালেহক প্ৰেৰণ কৰিছিলোঁ এই আদেশ প্ৰদান কৰি যে তোমালোকে আল্লাহৰ ইবাদত কৰা। তাৰপিছত সিহঁতে দুই দলত বিভক্ত হৈ বিতৰ্কত লিপ্ত হৈছিল।
قال يا قوم لم تستعجلون بالسيئة قبل الحسنة لولا تستغفرون الله لعلكم ترحمون
তেওঁ কৈছিল হে মোৰ সম্প্ৰদায়, তোমালোকে কিয় কল্যাণৰ আগতে অকল্যাণ ত্বৰান্বিত কৰিব বিচৰা, তোমালোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা যাতে তোমালোকে ৰহমত প্ৰাপ্ত হ'ব পাৰা।
قالوا اطيرنا بك وبمن معك قال طائركم عند الله بل انتم قوم تفتنون
কিয়তে কইছিল আমি তোমাক আৰু তোমাৰ সঙ্গীসকলক অমংগলৰ কাৰণ বুলি ভাবো। সলেহে উত্তৰত কৈছিল তোমালোকৰ অমংগল গ্ৰহণ কৰাটো হৈছে আল্লাহৰ ইখতিয়াৰত, প্ৰকৃততে তোমালোক এনেকুৱা এটা সম্প্ৰদায় যিসকলক পৰীক্ষা কৰা হৈছে।
وكان في المدينة تسعة رهط يفسدون في الأرض ولا يصلحون
আৰু সেই চহৰত আছিল এনেকুৱা নজন ব্যক্তি যিসকলে দেশত বিপৰ্যয় সৃষ্টি কৰিছিল আৰু সংশোধন কৰা নাছিল।
قالوا تقاسموا بالله لنبيتنه واهله ثم لنقولن لوليه ما شهدنا مهلك اهله ثم لنقولن لوليه ما شهدنا مهلك أهله وإنا لصادقون
সিহঁতে ক'লে তোমালোকে পৰস্পৰে আল্লাহৰ শপত গ্ৰহণ কৰা আমি ৰাতিৰ ভিতৰতে শেষ কৰি দিম তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক তাৰপিছত তেওঁৰ অভিভাৱকক নিশ্চিতৰূপে ক'ম যে তেওঁৰ পৰিয়ালবৰ্গৰ হত্যাক আমি প্ৰত্যক্ষ কৰা নাছিলোঁ আৰু নিশ্চয় আমি সত্যবাদী আৰু সিহঁতে এটা চক্ৰান্ত কৰিছিল আৰু আমিও এটা কৌশল অৱলম্বন কৰিছিলোঁ অথচ সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল
فانظر كيف كان عاقبة مكرهم أنا دمرناهم وقومهم أجمعين
اتك سوا كيوتر سكرانتر پورينام كنا قواسي نتشا امي كيوتر ارو كيوتر هم پرودار حقلو كد هنخو كريسو
فتلك بيوتهم خاوية بما ظلموا إن في ذلك لآية لقوم يعلمون
سوا এইবোৰ হৈছে সিহঁতৰ ঘৰ দুৱাৰ অন্যায় কৰাৰ কাৰণে এইবোৰ জনশূন্য হৈ আছে নিশ্চয় ইয়াত নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে জ্ঞান ৰাখে
وأنجينا الذين آمنوا وكانوا يتقون
আৰু যিসকলে ঈমান আনিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো আৰু তেওঁলোক আছিল তাকৱা অৱলম্বনকাৰী
ولوطا إذ قال لقومه أتأتون الفاحشة وأنتم تبصرون
আৰু স্মৰণ কৰা লুটৰ কথা তেওঁ নিজ সম্প্ৰদায়ে কৈছিল তোমালোকে জানি বুজি কিয় অশ্লীল কাম
কৰা
তোমালোকে কাম তৃপ্তিৰ বাবে নাৰীসকলক এৰি পুৰুষসকলৰ ওচৰলৈ উপগত হোৱানে প্ৰকৃততে তোমালোক হৈছে এটা অজ্ঞ
সম্প্ৰদায়িকুম إنهم أناس يتطهرون
উত্তর তেওঁৰ সম্প্ৰদায়ে ক'লে লুত পৰিয়ালক তোমালোকে জনপদৰ পৰা বহিষ্কাৰ কৰি দিয়া নিশ্চয় এওঁলোকে পবিত্ৰ থাকিব বিচাৰে
فأنجيناه وأهله إلا امرأته قدرناها من الغابرين
তাৰপিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক উদ্ধাৰ কৰিলোঁ কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে আমি তাইক অৱশিষ্টবিলাকৰ অন্তৰ্ভুক্ত কৰিছিলোঁ
وَأَمْطَرْنَا عَلَيْهِمْ مَطَرًا فَسَاءَ مَطَرُ الْمُنذَرِينَ
আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল
قُلِ الْحَمْدُ لِلَّهِ وَسَلَامٌ عَلَى عِبَادِهِ الَّذِينَ اصْطَفَى آللَّهُ خَيْرٌ أَمَّا يُشْرِكُونَ
كُوَا حَقُلُ دْهُرُنَرْ پَخُنْخَا كَبَلْ أَلَّهُرْ بَبِي أَرَوْ حَنْتِ كَبَلْ تَوْرْ مُنُنِتَوْ بَنْدَهَا قَلُرْ پُتِي تَنْتَ كُوَا سُنْ كُنْ سِرَشْتَوْ আল্লাহ নেখেইবোৰ যিবোৰক সিহঁতে অংশী কৰে
أَمَّنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَأَنزَلَ لَكُم مِّنَ السَّمَاءِ مَاءً فَأَنبَتْنَا بِهِ حَدَائِقَ ذَاتَ بَهْجَةٍ مَا كَانَ لَكُمْ أَن تُنبِتُوا شَجَرَهَا أَإِلَٰهٌ مَّعَ اللَّهِ بَلْ هُمْ قَوْمٌ يَعْدِلُونَ
বৰং তেওঁহে শ্ৰেষ্ঠ যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, লগতে তেওঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰপিছত তাৰ দ্বাৰা আমি মনোরম উদ্যান সৃষ্টি কৰোঁ। সেই উদ্যানবোৰৰ গছ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ নাই, তেন্তে কোৱাচোন আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে আল্লাহৰ সমকক্ষ নিৰ্ধাৰণ কৰে।
جعل الأرض قرارا وجعل خلالها أنهارا وجعل لها رواسي وجعل بين البحرين حاجزا أإله مع الله بل أكثرهم لا يعلمون
বৰং তেওঁহে শ্ৰেষ্ঠ যিজনে পৃথিৱীক বাসোপযোগী কৰিছে আৰু ইয়াৰ মাজে মাজে নদী প্ৰবাহিত কৰিছে আৰু ইয়াত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা, লগতে দুই সাগৰৰ মাজত সৃষ্টি কৰিছে অন্তৰায়। তেন্তে কোৱাচোন আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? বৰং সিহঁতৰ অধিকাংশই নাজানে।
وَيَجْعَلُكُمْ خُلَفَاءَ الْأَرْضِ أَإِلَٰهٌ مَّعَ اللَّهِ قَلِيلًا مَّا تَذَكَّرُونَ
বৰং তেওঁহে শ্ৰেষ্ঠ যিজনে নিৰুপায় ব্যক্তিৰ আহ্বানত সঁহাৰি দিয়ে যেতিয়া সি তেওঁক আহ্বান কৰে আৰু তেওঁই বিপদ আপদ দূৰীভূত কৰে, লগতে তেওঁই তোমালোকক পৃথিৱীৰ প্ৰতিনিধি বনায়। তেন্তে কোৱাচোন আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? বৰং তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
أَمَّنْ يَهْدِيكُمْ فِي ظُلُمَاتِ الْبَرِّ وَالْبَحْرِ وَمَنْ يُرْسِلُ الرِّيَاحَ بُشْرًا بَيْنَ يَدَيْ رَحْمَتِهِ أَإِلَٰهٌ مَّعَ اللَّهِ تَعَالَى اللَّهُ عَمَّا يُشْرِكُونَ
বৰং তেওঁহে শ্ৰেষ্ঠ যিজনে তোমালোকক স্থলত আৰু সাগৰৰ অন্ধকাৰত পথ দেখুৱায় আৰু তেওঁই নিজ অনুগ্ৰহৰ পূৰ্বে সুসংবাদবাহী বতাহ প্ৰেৰণ কৰে। তেন্তে কোৱাচোন আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? সিহঁতে যিবোৰক অংশীদাৰ স্থাপন কৰে আল্লাহ সেইবোৰৰ পৰা বহু ঊৰ্ধ্ব।
أَمَّنْ يَبْدَأُ الْخَلْقَ ثُمَّ يُعِيدُهُ وَمَنْ يَرْزُقُكُمْ مِنَ السَّمَاءِ وَالْأَرْضِ أَإِلَٰهٌ مَّعَ اللَّهِ قُلْ هَاتُوا بُرْهَانَكُمْ إِن كُنْتُمْ صَادِقِينَ
বৰং তেওঁহে শ্ৰেষ্ঠ যিজনে প্ৰথমে সৃষ্টিৰ সূচনা কৰিছে, তাৰপিছত তেওঁই ইয়াৰ পুনৰাবৃত্তি কৰিব আৰু তেওঁই আকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱন উপকৰণ দান কৰে। তেন্তে কোৱাচোন আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? কোৱা, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ প্ৰমাণ লৈ আহা।
قُلْ لَا يَعْلَمُ مَن فِي السَّمَاوَاتِ وَالْأَرْضِ الْغَيْبَ إِلَّا اللَّهُ وَمَا يَشْعُرُونَ أَيَّانَ يُبْعَثُونَ
কোৱা, আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কাৰো ওচৰতে গায়বৰ জ্ঞান নাই, আনকি সিহঁতে এই কথাও উপলব্ধি কৰিব নোৱাৰে যে সিহঁতক কেতিয়া উত্থিত কৰা হ'ব। বৰং আখিৰাত সম্পৰ্কে সিহঁতৰ জ্ঞান নিশেষ হৈছে আৰু সেই বিষয়ে সিহঁতৰ সন্দেহত লিপ্ত হৈছে তথা এই বিষয়ত সিহঁত হৈছে অন্ধ।
وَقَالَ الَّذِينَ كَفَرُوا أَإِذَا كُنَّا تُرَابًا وَآبَاؤُنَا أَإِنَّا لَمُخْرَجُونَ
আৰু কাফিৰ সকলে কয় আমি আৰু আমাৰ পিতৃপুৰুষ সকল যেতিয়া মাটিত পৰিণত হম তাৰ পিছতো আমাক আকৌ উলিয়াই আনা হ'ব নেকি।
لقد وعدنا هذا نحن وآباؤنا من قبل إن هذا إلا أساطير الأولين
নিশ্চয় এই বিষয়ে আমাক আৰু ইয়াৰ পূৰ্বে আমাৰ পিতৃপুৰুষ সকলকো প্ৰতিশ্ৰুতি দিয়া হৈছিল এইটো পূৰ্ববৰ্তী বিলাকৰ উপকথাৰ বাহিৰে আন একো নহয়।
قل سيروا في الأرض فانظروا كيف كان عاقبة المجرمين
كوا تمالك পৃথিবীত পরিভ্রমণ করা তার পিছত ছোয়া অপরাধী বিলাকৰ পৰিণাম কেনেকুৱা আছিল।
ولا تحزن عليهم ولا تكن في ضيق مما يمكرون
তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰটো মনোক্ষুণ্ণ নহবা।
ويقولون متى هذا الوعد إن كنتم صادقين
আৰু সিহঁতে কয় তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা কেতিয়া এই প্ৰতিশ্ৰুতি বাস্তৱায়িত হ'ব।
قل عسى أن يكون ردف لكم بعض الذي تستعجلون
কোৱা তোমালোকে যিটো বিষয়ক ত্বৰান্বিত কৰিব বিচাৰিছা সম্ভৱতঃ তাৰে কিছু অংশ তোমালোকৰ পিছে পিছে আহিয়ে পাইছে।
وَإِنَّ رَبَّكَ لَذُو فَضْلٍ عَلَى النَّاسِ وَلَكِنَّ أَكْثَرَهُمْ لَا يَشْكُرُونَ
নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ প্ৰতি অনুগ্ৰহশীল কিন্তু সিহঁতৰ অধিকাংশই হৈছে অকৃতজ্ঞ।
وَإِنَّ رَبَّكَ لَيَعْلَمُ مَا تُكِنُّ صُدُورُهُمْ وَمَا يُعْلِنُونَ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই অৱশ্যে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি প্ৰকাশ কৰে।
وَمَا مِنْ غَائِبَةٍ فِي السَّمَاءِ وَالْأَرْضِ إِلَّا فِي كِتَابٍ مُّبِينٍ
আকাশ আৰু পৃথিৱী এনে কোনো গোপন ৰহস্য নাই যিটো সুস্পষ্ট কিতাপত লিপিবদ্ধ নাই।
إن هذا القرآن يقص على بني إسرائيل أكثر الذي هم فيه يختلفون
بني إسرائيل جبر بخواهك لئي بطرق قريسل نتو يه قرآن تاري اوديكان خو بخواهك هاو ترو سرات بيبرون ديه
وَإِنَّهُ لَهُدًى وَرَحْمَةٌ لِّلْمُؤْمِنِينَ
আৰু নিশ্চয় এইখন হৈছে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।
إِنَّ رَبَّكَ يَقْضِي بَيْنَهُم بِحُكْمِهِ وَهُوَ الْعَزِيزُ الْعَلِيمُ
নিশ্চয় তোমাৰ প্ৰতিপালকে তেওঁৰ বিধান অনুযায়ী সিহঁতৰ মাজত ফেচলা কৰি দিব আৰু তেওঁ মহাপ্ৰাক্ৰমশালী সৰ্বজ্ঞ।
ফাতাৱাক্কাল আলা আল্লাহি ইন্নাকা আলাল হাক্কিল মুবীন
এতেকে আল্লাহৰ ওপৰত ভৰসা কৰা নিশ্চয় তুমি সুস্পষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছা।
إنك لا تسمع الموتى ولا تسمع الصم الدعاء إذا ولوا مدبرين
نتشو تمي ميتو خنابو نواريبا أرو بوثيروكو آهبان خنابو نواريبا جتے كيو تا پتھی دیکھو آئي اوبوتي جائے
وما أنت بهاد العمي عن ضلالتهم إن تسمع إلا من يؤمن بآياتنا فهم مسلمون
تمي اندھو بلا ککو ہیو تر پدھرشت تر پرا خوٹک پتھولے علی بنو آری با تمي کبول تانو ککھے خون ابو باری با যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ইমান পোষণ কৰে এতেকে তেওঁলোকেই হৈছে আত্মসমৰ্পণকাৰী
ওয়াইযা ওয়াকাল কওলু আলাইহিম আখরজনা লাহুম দাব্বাতাম মিনাল আরদ তুকাল্লিমুহুম আন্নান্নাস কানু বিআয়াতিনা লা ইউকিনুন
আৰু যেতিয়া সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব তেতিয়া আমি সিহঁতৰ বাবে পৃথিৱীৰ পৰা এটা জন্তু উলিয়াম যিটো সিহঁতৰ লগত কথা ক'ব যে মানুহে আমাৰ নিদৰ্শনসমূহৰ প্ৰতি নিশ্চিত বিশ্বাস কৰা নাছিল
وَيَوْمَ نَحْشُرُ مِنْ كُلِّ أُمَّةٍ فَوْجًا مِّمَّن يُكَذِّبُ بِآيَاتِنَا فَهُمْ يُوزَعُونَ
আৰু স্মৰণ কৰা সেই দিনটোৰ কথা যিদিন আমি সমবেত কৰিম প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একো একোটা দল যিসকলে আমাৰ নিদৰ্শনাৱলী প্ৰত্যাখ্যান কৰিছিল তাৰ পিছত সিহঁতক সাৰিবদ্ধভাৱে একত্ৰিত কৰা হ'ব
অৱশেষত
যেতিয়া সিহঁতে আহি যাব তেতিয়া আল্লাহে সিহঁতক ক'ব তোমালোকে মোৰ আয়াতসমূহক অস্বীকাৰ কৰিছিলা নেকি অথচ এই বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাছিল নে তোমালোকে আৰু কিবা কৰিছিলা
وَوَقَعَ الْقَوْلُ عَلَيْهِمْ بِمَا ظَلَمُوا فَهُمْ لَا يَنطِقُونَ
গতিকে অন্যায় কৰাৰ কাৰণে সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব ফলত সিহঁতে কথাও ক'ব নোৱাৰিব
أَلَمْ يَرَوْا أَنَّا جَعَلْنَا اللَّيْلَ لِيَسْكُنُوا فِيهِ وَالنَّهَارَ مُبْصِرًا إِنَّ فِي ذَلِكَ لَآيَاتٍ لِقَوْمٍ يُؤْمِنُونَ
كيوتا دیکھا نائنے جا آمی كيوتر بابا راتي سستی کریسو جاتا كيوتا بسرام لبا پارے আৰু দিনক সৃষ্টি কৰিছো দৃশ্যমান নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে ইমান পোষণ কৰে
وَيَوْمَ يُنفَخُ فِي الصُّورِ فَفَزِعَ مَن فِي السَّمَاوَاتِ وَمَن فِي الْأَرْضِ إِلَّا مَن شَاءَ اللَّهُ وَكُلٌّ أَتَوْهُ دَاخِرِينَ
যিদিন সিংহাত ফু দিয়া হ'ব সেইদিনা আকাশসমূহ আৰু পৃথিৱীৰ সকলোৱে ভীতবিহ্বল হৈ পৰিব কিন্তু আল্লাহে যিসকলক ইয়াৰ পৰা বিৰত ৰাখিবলৈ ইচ্ছা কৰিব তেওঁলোকৰ বাহিৰে আৰু সকলোৱে তেওঁৰ ওচৰত লাঞ্ছিত তথা হীন অৱস্থাত উপস্থিত হ'ব
وَتَرَى الْجِبَالَ تَحْسَبُهَا جَامِدَةً وَهِيَ تَمُرُّ مَرَّ السَّحَابِ صُنْعَ اللَّهِ الَّذِي أَتْقَنَ كُلَّ شَيْءٍ إِنَّهُ خَبِيرٌ بِمَا تَفْعَلُونَ
আৰু তুমি যিবোৰ পাহাৰ পৰ্বতক দেখি অচল বুলি ভাবি আছা অথচ সেইদিনা সেইবোৰ মেঘপুঞ্জৰ দৰে চলমান হ'ব এইটো আল্লাহৰে সৃষ্টি নৈপুণ্য যিদিনা সকলো বস্তুকেই কৰিছে সুষম তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই সম্পৰ্কে সম্যক অৱহিত।
من جاء بالحسنة فله خير منها وهم من فزع يومئذ آمنون
যি সৎকৰ্ম লৈ আহিব তেওঁ তাতকৈও উৎকৃষ্ট প্ৰতিফল পাব আৰু সেইদিনা তেওঁলোক ভীতিকৰ অৱস্থাৰ পৰা নিৰাপদ থাকিব।
ومن جاء بالسيئة فكبت وجوههم في النار هل تجزون إلا ما كنتم تعملون
আনহাতে যি অসৎ কৰ্ম লৈ আহিব তাক অধমুখে জাহান্নামত নিক্ষেপ কৰা হ'ব, লগতে সিহঁতক কোৱা হ'ব তোমালোকে যি কৰিছিলা তাৰে প্ৰতিফল তোমালোকক দিয়া হৈছে।
إنما أمرت أن أعبد رب هذه البلدة الذي حرمها وله كل شيء وأمرت أن أكون من المسلمين
মোক নিৰ্দেশ কৰা হৈছে এই নগৰৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ, যিজনে ইয়াক সন্মানিত কৰিছে সকলো বস্তু তেওঁৰেই। মোক আৰু আদেশ কৰা হৈছে মই যেন আত্মসমৰ্পণকাৰীসকলৰ অন্তৰ্ভুক্ত হওঁ।
وَأَنْ أَتْلُوَ الْقُرْآنَ فَمَنِ اهْتَدَى فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ وَمَنْ ضَلَّ فَقُلْ إِنَّمَا أَنَا مِنَ الْمُنذِرِينَ
মোক আৰু নিৰ্দেশ দিয়া হৈছে কোৰআন তিলাৱত কৰিবলৈ। এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবে সৎপথ অৱলম্বন কৰে, আৰু যিয়ে ভুল পথ অৱলম্বন কৰে তেন্তে তুমি কোৱা মই হৈছো কেৱল এজন সতৰ্ককাৰীহে।
وَقُلِ الْحَمْدُ لِلَّهِ سَيُرِيكُمْ آيَاتِهِ فَتَعْرِفُونَهَا وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُونَ
আৰু কোৱা সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, অচিৰেই তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, তেতিয়া তোমালোকে সেয়া চিনিব পাৰিবা তোমালোকে যি কৰা সেই সম্পৰ্কে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।